আদি পুস্তক 3 অধ্যায় বাইবেলৰ মাজত এটি প্ৰথম অংশ আদি পুস্তক এইটোৰ ভিতৰত এইটোৰ পৰা এইটো লিখা আছে কেনেকৈ ঈশ্বৰে আমাক সৃষ্টি কৰিলে আৰু কিহৰ কাৰণে। তো যোৱাবাৰ আমাৰ বিষয় আছিল ঈশ্বৰে তেওঁৰ নিজ প্ৰতিমূৰ্তিৰে আমাক সৃষ্টি কৰিলে, মানে তেওঁৰ মহিমাৰ অলপ অংশ আমাক দিছে যাতে তেওঁৰ লগত আমাৰ বন্ধুত্ব থাকিব পাৰে, সম্পৰ্ক থাকিব পাৰে। আৰু আমি দেখিছোঁ মানুহে ঠিক আদম আৰু হাৱাৰ নিচিনা, এই প্ৰথম দুজন মানুহ স্বামী স্ত্ৰী, এই প্ৰথম দুজনৰ নিচিনা চব মানুহে সদায় সিহঁতৰ নিজৰ এই সুযোগ, এই মহিমা নষ্ট কৰিলে। তো আকৌ আমি পঢ়ো, কিন্তু এইবাৰ 3 অধ্যায় এই প্ৰথম অংশ পঢ়ো, 3 অধ্যায় 1 পদৰ পৰা 8লৈ। আচ্ছা, লিখা আছে, অ চৰি, ছ পদৰ পৰা 8লৈ, আৰু মই অলপ বাঙি পাতি কম এই ঘটনা। তেতিয়া নাৰীয়ে সেই গছৰ ফল খাবলৈ ভাল, চকুৰ লোভজনক আৰু জ্ঞান দিয়াৰ কথাটো মনমোহা যেন দেখি তাক ছিঙি খালে, আৰু লগত থকা তেওঁৰ গিৰিয়েকো দিলে, তাতে তেওঁ খালে। পাছে সিবিলাক দুয়োৰো চকু মুকলি হলত সিবিলাক যেবি বস্ত্ৰ, মানে উলংগ, তাক সিবিলাকে বুজি নিজ লৈ ডিমাৰু পাতেৰে কপিং হিয়াই ল'লে। পাছে ঈশ্বৰ যি হবাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা শব্দ সিবিলাকে শুনিবলৈ পালে, তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ যি হবাৰে সাক্ষাৎ নহবাৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। আমেন। তো এই অধ্যায়ৰ মাজত এইটো প্ৰকাশ হৈ যায় মানুহৰ প্ৰথম পাপ। তো আচলতে আজি ৰাতি মোৰ মূল কথা, মোৰ মূল বিষয় হৈছে এই দুটা কাম আদম আৰু হাৱা কৰিলে ঠিক পাপ কৰাৰ পিছত। এই প্ৰথম পাপ কৰাৰ পিছত এই দুয়ো কি কৰিলে, দুটা কাম ঘটিলে। প্ৰথম হৈছে এই ডিমৰু পাত, ডিমৰু পাতৰে সিহঁতৰ মানে বিবস্ত্ৰ অৱস্থাৰ কাৰণে কপিং হিয়াই ল'লে, মানে তেওঁলোকে দুয়ো উলংগ আছিল আদিৰ পৰা। আৰু পাপ কৰাৰ পিছত এই প্ৰথম কাম আছিল কিছুমানে কাপোৰ বনাব লাগে এই পাত এদি। আৰু দ্বিতীয় কাম আছিল লুকাই থকা। লিখা আছে ঈশ্বৰ যি হবাৰে সাক্ষাৎ নহবাৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। এই কাপোৰ বনোৱা আৰু লুকাই থকা এইটোৰ খুব গুৰুত্বপূৰ্ণ আৰু গভীৰ অৰ্থ আছে। আচলতে বাইবেলৰ মাজত মানে প্ৰত্যেক বাক্য, প্ৰত্যেক শব্দ গুৰুত্বপূৰ্ণ হয়। আৰু এইটো প্ৰায় হয় যেতিয়া মানে মানুহে বাইবেল পঢ়ে, খুব কম এইটোৰ আচল অৰ্থ মানে ধৰিব পাৰে, বুজিব পাৰে। প্ৰত্যেক শব্দ, প্ৰত্যেক ঘটনা যি ঘটিলে বাইবেলৰ মাজত গুৰুত্বপূৰ্ণ হয়। আৰু আজি আচলতে মোৰ আচল বিষয় হৈছে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা। তো সেই সময়ত যীশুখ্ৰীষ্ট নাছিলে এই মানে বাগানত, এই বাগিচাত, কিন্তু এই গোটেই বাইবেল যীশুখ্ৰীষ্টৰ ওপৰত হয়। আৰু এই গোটেই বাইবেল, বিশেষকৈ পুৰণি নিয়ম, চব কাহিনী, চব গল্প ইয়াতে লিখা আছে। এইটো আমাক সহায় কৰে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা বুজিবলৈ। যদি আদম আৰু হাৱাৰ অৱস্থাত আমি বুজি পাম, সব মানুহৰ অৱস্থা আমি বুজি পাম, আমাৰ নিজৰ প্ৰাণ, আমাৰ নিজৰ অন্তৰ অৱস্থা বুজি পাব পাৰোঁ। তো মোৰ প্ৰথম কথা হৈছে পাপ। এই অধ্যায়, এই পদ, তিনি অধ্যায়, ছ পদ, এইটো লিখা আছে মানুহৰ প্ৰথম পাপ। সত্য কৰা নাছিলে, খং কৰা নাছিলে, চুৰি কৰা নাছিলে, এই ফল খোৱা, এই ফল ঈশ্বৰ মানে নিষেধ কৰিলে, এই ফল খোৱা নাযায়। এই ফল, সব বেলেগ ফল আপুনি খাব পাৰে, কিন্তু এই ফল এইটো আপোনাৰ বাবে নহয়। আৰু ঈশ্বৰে কৈছে যি দিন সেইদিনা আপুনি খাব আপুনি নিশ্চয় মৰিব, অৱশ্য মৰিব। ঈশ্বৰে আচলতে ভালকৈ স্পষ্টকৈ এই মানে দুজন মানুহক সতৰ্ক কৰিলে, কিন্তু এইটো সিহঁতৰ পাপ আছিল। ছয়টা নাহিলে, হা, এই অধ্যায় পৰৰ পিছত এইটো বুজা যায় ছয়টানে সদায় চেষ্টা কৰে আমাক নষ্ট কৰিবলৈ, আমাক পাপৰ ফালে মানে তুলি আনিবলৈ। এইটো ছয়তানৰ কাম। ছয়তান এদিন নৰকলৈ যাব, ছয়তান এদিন ঈশ্বৰে ধ্বংস কৰিব, কিন্তু আজিলৈকে তেওঁ এই কাম কৰি আছে, মানুহক পৰীক্ষা দি আছে, ফাঁকি দি আছে। ছয়তানে বিচাৰে যাতে সব মানুহে তেওঁৰ লগত নৰকত থাকে, যাতে সব মানুহে তেওঁৰ নিচিনা ভোগ পাব নৰকত। আচলতে ছয়তানৰ কোনো প্ৰেম নাই, অকল স্বাৰ্থপৰতা আছে, ঘৃণ আছে ঈশ্বৰৰ কাৰণে আৰু ঈশ্বৰৰ সৃষ্টিৰ কাৰণে। তো ইয়াতে লিখা আছে তেওঁ কেনেকৈ মানে এই দুজনক ভুলাই লৈ গৈছে। লিখা আছে ছয়তানে ক'লে যে ঈশ্বৰে আচলতে কি ক'লে, আপুনি মৰিব, আপুনি নমৰে, এইটো খালে আপুনি জ্ঞানী হৈ যাব, আপুনি ঈশ্বৰৰ দৰে হৈ যাব। আৰু এই প্ৰথম পাপ আচলতে খুবেই স্বাভাৱিক। এই প্ৰথম পাপ সবাৰ জীৱন, সকল মানুহৰ জীৱন চলি আছে। মানুহে কি বিচাৰে, মানে প্ৰত্যেক মানুহ পাপৰ কাৰণে স্বাৰ্থপৰ হয়, পাপৰ কাৰণে নিজক ডাঙৰ বুলি ভাবে, আৰু নিজৰ মানে ভাল বস্তু পোৱাৰ কাৰণে, ভাল অৱস্থা মানে ৰখাৰ বাবে সদায় চেষ্টা কৰে। এই সৰু কথা তেওঁ কৈছে তোমালোকে ঈশ্বৰৰ নিচিনা হ'বা, এই সৰু কথা আজিলৈকে মানুহৰ মনত চলি আছে, ঘূৰি আছে। প্ৰত্যেক মানুহে বিচাৰে মানে ঈশ্বৰৰ পদ দখল কৰিবলৈ। এইটো ডাঙৰ পাপ। মানুহে আচলতে বুজিব লাগিব আমাৰ পদ যি ঈশ্বৰে দিছে এইটো আচলতে কি, খুব তলত, ঈশ্বৰৰ অধিকাৰৰ তলত। আমি আচলতে ধূলি বালি, আমি ঈশ্বৰৰ দাস হওঁ, ৰজা নহওঁ, ঈশ্বৰ নহওঁ। তো এই জ্ঞান পোৱাৰ কাৰণে এই দুয়ো খালে, কিন্তু এইটো ভুল আছিল আৰু পাপ আছিল। এইটো আচলতে খুবই স্পষ্ট আছিল, ঈশ্বৰে মানে আগতে ক'লে এইটো খোৱাৰ পিছত অৱশ্য মৰিব, নিশ্চয় মৰিব। পাপ সদায় এনেদৰে হয়। পাপ কি, পাপ মানে কি, পাপৰ অৰ্থ কি? পাপ এনেদৰে হয় যেতিয়া এজন মানুহ ঈশ্বৰৰ আইন, ঈশ্বৰৰ আজ্ঞা পালন নকৰে, ভাঙা কৰে, যেতিয়া এজন মানুহে ঈশ্বৰৰ কথা নামানে, এইটো পাপ হ'ব। ঈশ্বৰৰ কথা, ঈশ্বৰৰ আজ্ঞা, ঈশ্বৰৰ সব নিয়ম, এইটো ভাল, এইটোৰ মাজত কোনো ভুল নাই। ঈশ্বৰৰ প্ৰাণ ধাৰ্মিক হয়, সেইকাৰণে ঈশ্বৰৰ আজ্ঞা এইটোও ধাৰ্মিক হয়। যেতিয়া তেওঁৰ কথা, যিকোনো কথা, সৰু কথা হওক, ডাঙৰ কথা হওক, তেওঁৰ কথা নামানিলে পাপ হৈ যাব, বেয়া কাম বুলি হব। তো মোৰ প্ৰশ্ন আছে আপোনালোকৰ বাবে, আপুনি ঈশ্বৰৰ আজ্ঞা পালন কৰিছিলেনে? আচলতে মানুহে এই প্ৰশ্ন, এই বিষয় খুব কম ভাবে এইটোৰ ওপৰত। প্ৰত্যেক মানুহ, প্ৰত্যেক মাইকী মানুহ, প্ৰত্যেক মানে এই সমাজৰ সদস্য, ভাৰত হওক, আমেৰিকাত হওক, প্ৰত্যেক সৃষ্টি, প্ৰত্যেক মানুহ ঈশ্বৰৰ চকুত অবাধ্য হৈ গৈছে, অপৰাধী, অপৰাধীৰ অৱস্থাত ৰৈ আছে। প্ৰত্যেক মানুহ ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, মানে ভাঙা কৰিলে, এইটোৰ মানে আমি সকলো পাপী। ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে কি হ'ব? ঈশ্বৰ কি কৈছে? তেওঁ কৈছে তোমালোকে নিশ্চয় মৰিব, সেইদিন তুমি পাপ কৰা নিশ্চয় মৰিব। আচ্ছা, তো ধৰক যেতিয়া এজন সৰু ল'ৰা বা সৰু ছোৱালী ডাঙৰ কথা নামানে বা দেউতা মাৰ কথা নামানে, এইটো আচলতে কি? এইটো আমাৰ অৱস্থা, আদম আৰু হাৱাৰ নিচিনা। ঈশ্বৰ আমাৰ স্বৰ্গীয় পিতৃ আৰু দেউতা মাৰ নিচিনা তেওঁৰ কথা মানিব লাগিব। এইটো প্ৰায় হৈ প্ৰতিদিন প্ৰত্যেক সময়ত ল'ৰা ছোৱালীয়ে অবদ্ধ হৈ যায়, এই কথা নুশুনে, দেউতা মাৰ কথা নামানে। এইটো ঠিক মানুহৰ আত্মিক অৱস্থা, আত্মিকভাৱে মানুহে নুশুনে, মানুহে শুনাৰ ইচ্ছা নাই, নিজৰ ইচ্ছা আছে আৰু নিজৰ পথ আছে, নিজৰ কাম আছে, এইটো কৰাৰ মন, কিন্তু ঈশ্বৰৰ পথ নহয়। এইটো ঠিক এনেদৰে এজন স্বামী পত্নী বিয়া কৰাৰ দিনত কি হয়? আচলতে এই দেশৰ মানে সংস্কৃতি মই ভালকৈ নাজানো, কিন্তু প্ৰায় প্ৰত্যেক দেশত বিয়া কৰাৰ সময়ত, বিয়া দিনত কি হয়? আমাৰ দেশত এটা সংস্কৃতি আছে, এই সৰু মানে আঙুঠি দিব লাগিব। আঙুঠি দিয়াৰ পিছত এটা মানে হেৰি, মানে এটা এটা কথা দিব লাগে, এটা প্ৰতিশ্ৰুতি দিব লাগে যে মই আপোনাক কেতিয়াও মানে বেলেগ মানুহলৈ কাষত নাযাওঁ, মই আপোনাৰ লগত থাকোঁ, মই সদায় মানে বিশ্বস্ত হ'ব, মই সদায় বিশ্বাসী হ'ব। এইটো আচলতে খুবেই গুৰুত্বপূৰ্ণ। বিয়া কৰিলে আপোনাৰ স্বামী বা আপোনাৰ পত্নীৰ লগত সদায় থাকিব লাগিব। এই তালাক দিয়া এইটো ঈশ্বৰৰ কাম নহয়, এইটোও পাপ কাম হ'ব। এই প্ৰতিশ্ৰুতি, এই প্ৰতিজ্ঞা, এই কথা সেইদিনত যি হয়, মাজে মাজে হয়, মানুহে ব্যভিচাৰ কৰে, তালাক দিয়ে, বেলেগ লোকৰ ফালে যাব, কিন্তু আচলতে এইটো ঠিক আদম আৰু হাৱাৰ অৱস্থাৰ নিচিনা, এইটো ঠিক আমাৰ অৱস্থাৰ নিচিনা। প্ৰত্যেক পাপী মানুহে কি কৰিলে? সিহঁতৰ সম্পৰ্ক ইমান গুৰুত্বপূৰ্ণ আছিল, কিন্তু এইটো ত্যাগ কৰি বেলেগ ফালে গৈছে গ'ল, হয়নে নহয়? ঠিক এজন অভাজ্য ল'ৰা ছোৱালী, ঠিক এজন মানে বিশ্বাসীন টকা মানুহৰ নিচিনা আমি সকলো এই অৱস্থাত আছোঁ। আদম আৰু হাৱা পাপ কৰিলে, কিন্তু সিহঁতৰ পাপ স্বাভাৱিক, সিহঁতৰ অৱস্থা স্বাভাৱিক। তো ধৰক যদি তেখেতৰ ক্ষেত্ৰত এইটো এনেদৰে হৈছিল, মৰিব লাগিব ঈশ্বৰে ক'লে, আমাৰ ক্ষেত্ৰত কি হ'ব? আমাৰ শাস্তি কি হ'ব? একেই অৱস্থা। বাইবেলত এইটো প্ৰায় লিখা আছে, পাপৰ প্ৰতিফল হৈছে মৃত্যু। প্ৰত্যেক মানে প্ৰত্যেক বাক্য ইয়াতে যি লিখা আছে, এইটো বুজা যায় ঈশ্বৰ পবিত্ৰ হয়, ঈশ্বৰ পাপ ঘৃণ কৰে, ঈশ্বৰ পাপৰ শাস্তি সদায় দিব, ন্যায় বিচার করিব। আপনার প্রাণর অবস্থা কি, আপনার ক্ষেত্র কি হব? আদম আর হাওয়া কিমান পাপ করিলে, কেটা পাপ করিলে? অকল এটা। এটা পাপ করার পিছত তেওবিলাকর মৃত্যু হয়েছিল। তো এই পাপর বিষয় এটু ভালক বুঝিব লাগিব, এটু গুরুত্ব দিব লাগিব। বেলেগ ধর্ম, বেলেগ মানে বেলেগ কোনো কথা আসলতে পাপ ডাঙর ভুলি নাভাবে। অকল খ্রিস্টানর ধর্ম পাপ একটা ডাঙর বিষয় আছে, এটা মানে ক্ষমা পাব লাগিব। বেলেগ ধর্ম এনেদরে নহয়, মানে আসলতে বেলেগ ধর্ম মানুষে কি করে আছে, চেষ্টা করে আছে আশীর্বাদ পাবলে, আশীর্বাদ আশীর্বাদ নিজের স্বার্থপরতা পূর্ণ করবলে, মানে শক্তি পাবলে, সহায় পাবলে। কিন্তু খ্রিস্টানর ধর্ম বাইবলের মাজত যেতিয়া আমি আমার নিজের পাপর অবস্থা বুঝু, মানে খুবই মূল্যবান একটা বস্তু আছে ক্ষমা, সেই ক্ষমা পাব লাগিব। তো আজি রাতে মই অলপ কও, মই প্রচার করু এই বিষয় লৈ। পাপ করার পিছত আদম আর হাওয়ার দুটো ভুল হয়েছে, দুটো ভুল করিলে। এই দুটো ভুল কি আছিল? প্রথম ভুল হয়েছে এই নতুন কাপড়, সিহতর নিজের কাপড় বনাবলে পাত্রে দি, ডিমরও পাত্রে দি। আর দ্বিতীয় ভুল লুকাই থাকা গাছনির মাজত। তো মই অলপ বিবরণ করু কেনেক ভুল হয়েছে আর কিয় ভুল বলে কইছিল। আচ্ছা, হাত পদ তিনি অধ্যায় হাত পদ লিখা আছে, পাছে সিবিলাক দুয়োরু চকু মুকুলি হলত, সিবিলাক যি বিবস্ত্র তাক সিবিলাকে বুঝি নিজ লৈ ডিমরু পাত্রে কপিং হিয়াই ললে। আচ্ছা, এই আসলতে এই বাক্য, সরু বাক্য, মই আমেরিকাত জীবন যাপন করেছিল, মোর জন্ম তাতে। আর সদায় সরকালের মই প্রায় এই কাহিনী শুনেছিল, বিবস্ত্র অবস্থা, কোনো কাপড় নাছিল। আর মই ভাবিছিল এটু অলপ মানে মই অলপ রস পালো এই বিষয় লৈ। আসলতে ঈশ্বরে কিয় আমাক এনেদরে সৃষ্টি করলে, আর মই আসলতে কেতিয়াও বুঝি পোৱা নাই সরকালত, কিন্তু এতিয়া মই বুঝি পাইছো ঈশ্বরের এই কথার অর্থ কি। মানুষে মানে প্রায় হাহে এটু লৈ, আর ছবি দেখিলে এটু অলপ মানে অদ্ভুত হয়ে দেখে, কেনেক মানে ঈশ্বরে এটা সৃষ্টি করিলে, কাপড় নাছিলে কিহর কারণে, কারণটো কি আছিল? আসলতে বাইবলের মাজত এই শব্দ বিবস্ত্র বা অলঙ্গ এটু হয়, এটু দেখা যায়, কিন্তু এটার একটা আত্মিক আত্মিক একটা অর্থ আছে। মানে এই মানুষজনের ধার্মিকতা নাই, এই মানুষজন ঈশ্বরের সন্মুখত থিয় হব নোৱাৰে। ঠিক আছে, অলপ ধরক, যেতিয়া এজন রজা আহিছিল, খুব মানে ডাঙর রজা আহিছিল, আর আপনার আপনার বস্ত্র নাই, আপনার কাপড় নাই, আপনি নিশ্চয় তেওঁৰ লগত মানে চিনাকি নহব, তেওঁৰ কাষলৈ নাযাব। কেনেকৈ? বাইবেলৰ মাজত লিখা আছে কাপড় না থাকিলে, বা যদি আমার কাপড় লেতেরা হয়, আমি ঈশ্বরের লগত থিয় হব নোৱাৰো, তেওঁৰ সন্মুখত থিয় হব নোৱাৰো। এইটোর মানে এই মানুষজনের ধার্মিকতা নাই। সেই কারণে ঈশ্বরে এনেদরে তেওঁক সৃষ্টি করলে কাপড়হীন অবস্থা। এটু বুঝাইছে ঈশ্বর একটা পরীক্ষা দিছিলে। মানুষে প্রথমে সিহঁতৰ মন সিহঁতৰ অন্তৰ ভাল আছিল, মানে পাপী মানুহ নাছিলে, পাপৰ স্বভাৱ নাছিলে। কিন্তু এই পৰীক্ষা ঈশ্বৰে দিলে, বাগিচাত আপোনালোকে থাকিব, কাম কৰিব, মোৰ বাগিচাত এইটো মানে চবৰ ওপৰত অধিকাৰ পাব, চব জীৱ জন্তুৰ ওপৰত অধিকাৰ আছে। কিন্তু এটা আইন, এটা আজ্ঞা, এই জ্ঞানী জ্ঞানৰ গছ এটাৰ ফল আপুনি নাখাব, এইটো খালে নিশ্চয় মৰিব। তো এইটো এটা পৰীক্ষা আছিল। পৰীক্ষা পাছ কৰাৰ পিছত ধাৰ্মিকতা হৈ যাব, নিজৰ ধাৰ্মিক অৱস্থা থাকিব। কিন্তু এই পৰীক্ষা এইটো এতিয়াও চলি আছিলে, আৰু আচলতে এইটো স্পষ্টকৈ লিখা আছে, আদম আৰু হাৱা পাপ কৰিলে, ঈশ্বৰৰ কথা নামানিলে, চৈতন্যৰ কথা বিশ্বাস কৰিলে। সেইকাৰণে তেওঁলোকৰ বিবস্ত্ৰ অৱস্থা ভালকৈ বুজি পালে, বুজি পোৱাৰ পিছত লাজ পালে, সিহঁতৰ নিজৰ পাপ গম পালে, সিহঁতৰ নিজৰ অযোগ্য অৱস্থা গম পালে, সিহঁতৰ নিজৰ ভুল গম পালে, আৰু ঈশ্বৰৰ শাস্তি যি আহিব এইটোও গম পাইছে। আচলতে সিহঁতৰ মনত এই প্ৰথমবাৰ দুখ আৰু এই ক্ৰন্দন প্ৰৱেশ কৰিলে। সেইদিনা ঠিক পাপ কৰাৰ পিছত এইটো লিখা আছে, চকু মুকলি হলত। চকু মুকলি হলত মানে কি? আচল চখ নহয়, মানে মানে শৰীৰিক কথা নহয়, চখ আত্মিক চখ, আত্মিক চকু খোল হৈ গৈছে, মুকলি হৈছে, নিজৰ পাপ বুজি পালে ভালকৈ, নিজৰ বেয়া অৱস্থা গম পালে। তো মোৰ এটা প্ৰশ্ন আছে, আপোনাৰ জীৱন এই ঘটনা ঘটিলে নেকি? এইটো প্ৰায় হয়, মানুহে কেতিয়াও সিহঁতৰ নিজৰ পাপ নাভাবে, নুবুজে। আচলতে আটাইতকৈ স্বাভাৱিক অৱস্থা হৈছে যে মানুহে নিজক ধাৰ্মিক বুলি ভাবে, নিজক ডাঙৰ বুলি ভাবে, এজন ভাল মানুহ বুলি ভাবে। এইটো স্বাভাৱিক, এইটো প্ৰায় হয়। কিন্তু যদি আপোনাৰ জীৱন ঈশ্বৰৰ আত্মা কাম কৰি আছে, যদি আপোনাৰ অন্ধৰ ঈশ্বৰৰ আত্মা কথা পাতিছে আৰু আপোনাক জনাই দিলে আপুনি এজন পাপী, আপুনি এদিন মৰিব, এইটো আচলতে ভাল কথা। এইটোৰ মানে আপোনাৰ মানে আচল জ্ঞান, আচল বুদ্ধি পাইছে, এতিয়া গম পায় আপোনাৰ অৱস্থা। যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ সন্মুখত থিয় হয়, এইটো এটা আইনাৰ নিচিনা, এই আইনা স্পষ্টকৈ আমাক দেখুৱায় আপোনাৰ অৱস্থা কি, ধাৰ্মিক, ভাল, শুদ্ধ। আচলতে এইটো বুজা যায়, মানুহৰ পাপ আছে, উলংগ অৱস্থা ৰৈ আছে। খ্ৰীষ্টান হোৱাৰ আগতে নিজৰ পাপ স্বীকাৰ কৰিব লাগে। আৰু স্বীকাৰ কৰিব কেনেকৈ? আপুনি প্ৰথম নিজৰ পাপ, বেয়া কাম, অপৰাধী কাম বুজিব লাগিব। এবাৰ মই মোৰ নিজৰ ভনীক সুধিছিলোঁ এটা প্ৰশ্ন, দিদি আমেৰিকাত, মই সুধিলোঁ তেওঁক, আপুনি কেতিয়াও ভাবিলে যে আপোনাৰ অৱস্থা অপৰাধীৰ নিচিনা? তেওঁ কেতিয়াও এনেদৰে নাভাবিলে, আজিলৈকে তেওঁ মানে খ্ৰীষ্টানৰ কথা নামানে, বাইবেলৰ কথা নামানে, যীশুখ্ৰীষ্টক বিশ্বাস নকৰে। কাৰণ তেওঁৰ চকুত তেওঁৰ জীৱন মানে চাফা, তেওঁৰ জীৱন ঠিক হৈ থাকে, এইটো ভুল। আদম আৰু হাৱা চকু মানে মুকলি হলত, এইটো আশীৰ্বাদ। কিন্তু এইটো ঠিক, এই পাপ ঠিক বুজাৰ পিছত ভুল কৰিলে। কি ভুল? নিজৰ কাপোৰ বনাবলৈ গৈছে, নিজৰ কাপোৰ প্রয়োজন নিশ্চয় প্রয়োজন আছিল, কিন্তু তেওঁলোকে ভাবিলে আমি নিজেই পাৰোঁ। ইয়াতে এটা গছ আছে, ডিমৰু গছ, এই পাতেৰে সৰু সৰু পাতেদি মানে কাপোৰ বনাওঁ, এইটো ভুল। ময়ো এইটো ভাঙি পাতি কম, এই কথাটো মানে কি, যদি উলংগ অৱস্থা মানে ধাৰ্মিক, তেনেহ'লে এই কাম এইটোও ঠিক নহয়, এইটোও ভাৱ হয়। কাৰণ যিজনে ধাৰ্মিকতা মানে যাৰ ধাৰ্মিকতা নাই, নিজৰ কামেদি নিজৰ কৰ্মেদি চেষ্টাইদি সিহঁতৰ অৱস্থা সলনি কৰিব নোৱাৰে। আমাৰ নিজৰ কৰ্ম, ধৰ্ম কৰ্ম আমাক উদ্ধাৰ নকৰে। এই ডিমৰু পাত, এইটো মানুহৰ ধৰ্ম কৰ্ম, এইটো মানুহৰ চেষ্টা। আচলতে এইটো প্ৰায় হয় ঠিক আদম আৰু হাৱাৰ নিচিনা, যেতিয়া আমি ভুল কৰোঁ আমি ভাবোঁ অ ঠিক আছে মই পাপ কৰিছোঁ, কিন্তু মই এজন ভাল মানুহ আচলতে, আৰু মই ইয়াৰ পৰা আৰু নকৰোঁ, মই খুব চেষ্টা কৰোঁ মোৰ নিজৰ জীৱন ঠিক কৰিবলৈ, মোৰ নিজৰ অৱস্থা চাফা কৰিবলৈ। এইটো একেবাৰে এইটো আচলতে মোৰ কামেই। বাইবেলত লিখা আছে যিজনে পাপ কৰে, যীশু কৈছে যিজনে পাপ কৰে পাপৰ চাকৰ হয়, পাপৰ দাস হয়। পাপৰ পৰা কোনে মুক্তি পাব, আমি নিজেই নোৱাৰোঁ, নিজেই মানে নিজকেই মুক্তি কৰিব নোৱাৰোঁ। আমাৰ নিজৰ অন্তৰ পাপৰ স্বভাৱ সলনি কৰিব নোৱাৰে। তো এইটো আচলতে ভুল। মই অলপ উদাহৰণ দিওঁ। আচ্ছা, যদি এজন মানুহৰ খুব মানে বেয়া এটা ৰোগ আছে, এজন ৰোগী মানুহ, আৰু এদিন ডক্টৰৰ লগত কথা পাতিলে, ডক্টৰ তেওঁক জনাই দিলে আপোনাৰ খুব মানে বেয়া অৱস্থাত হৈ আছে, আপোনাৰ কেঞ্চাৰ হৈছে বা আপোনাৰ হাৰ্টৰ সমস্যা হৈছে, আপোনাৰ টিবি হৈছে, বা আপোনাৰ মানে যিকোনো বেয়া অৱস্থাত এইটো চলি আছে, বিপদজনক। এই মানুহে যদি তেওঁৰ মনত তেওঁ ভাবে অ মই মানে আগতে গম পোৱা নাই, সেইকাৰণে মই সদায় দুৰ্বল আছিলোঁ, আচ্ছা এতিয়া মোৰ অৱস্থা মই জানো, মই ভালকৈ জানো, আৰু ইয়াৰ পৰা মই চেষ্টা কৰোঁ নিজক মানে সুস্থ কৰিবলৈ, এইটো হ'ব নেকি? এই ঔষধৰ বিনে, এই ডক্টৰৰ সহায়ৰ বাজে এই মানুহ সিহঁতৰ নিজৰ অৱস্থা পৰিৱৰ্তন কৰিব নোৱাৰে। এজন ডক্টৰ প্ৰয়োজন হয়। যীশুৱে ক'লে যিজনে অসুস্থ, যিজনে ৰোগী হয়, সিহঁতৰ কাৰণে ডক্টৰ প্ৰয়োজন। কিন্তু মানুহে সিহঁতৰ গৌৰৱৰ কাৰণে, সিহঁতৰ অহংকাৰৰ কাৰণে ভাবে যে মই নিজে কৰোঁ, মই নিজে পাৰোঁ এই ধৰ্ম কৰ্ম কাম। আৰু এইটো প্ৰায় হয় প্ৰত্যেক ধৰ্মৰ মাজত, মুছলমান হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, যিজনে আচলতে উদ্ধাৰ পোৱা নাই, যিজনে ঈশ্বৰে শিক্ষা দিয়া নাই, সিহঁতক প্ৰথমতে চেষ্টা কৰিব নিজৰ কৰ্মেদি। মুছলমান ক্ষেত্ৰত তেওঁলোকে কি কৰে, নিজকে ধাৰ্মিক ৰাখিবলৈ মানে নিজৰ অৱস্থা সলনি কৰিবলৈ প্ৰতিদিন নামাজ পঢ়ে, মানে খুব লম্বা দাড়ি আছে, খুব মানে লম্বা পোচাক আছে, নামাজ পঢ়ে পাঁচবাৰ দিনত, পাঁচবাৰ মানে মছজিদলৈ যাব লাগিব। আৰু বেলেগ ভাষাইদি, আৰবী ভাষা খুব প্ৰাৰ্থনা কৰে, খুব নামাজ পঢ়ে। আৰু তেওঁলোকৰ মনত কি ভাৱ আছে, তেওঁলোকে ভাবে মই এজন ধাৰ্মিক মানুহ, মই এজন পবিত্ৰ মানুহ, কাৰণ প্ৰতিদিন মোৰ ধৰ্ম এই কৰ্ম কৰোঁ, পালন কৰোঁ। এইটো সেই ডিমৰু পাতৰ নিচিনা, সিহঁতৰ নিজৰ চেষ্টা, সিহঁতৰ নিজৰ উপায়, এইটো ঈশ্বৰৰ আগত নহ'ব। যদি এই অধ্যায়ৰ অলপ পিছতে আপুনি পঢ়িব, এটি দেখা যায় ঈশ্বর এই কাপড় গ্রহণ নকরিলে, বেলেগ মানে আসল কাপড় দিব লাগিব। এই সরু সরু পাত ঈশ্বরের চকুত যথেষ্ট নহয়, এটি মানুষের ধর্ম কর্মর নিচিনা। হিন্দু মানুষে কি করে, পুজো করে, এই মন্ত্র কয়, এই মন্দির লয় যায়, খুব চেষ্টা করে এই ধর্ম কাম করবলে, বলিদান দিয়ে বা বিভিন্ন ধরনের উপহার দিয়ে ঈশ্বরক প্রার্থনা করে। এটু বুঝা যায় বাইবলের মাজত, আমার কর্ম একু নাই, আমার কর্ম আমাক উদ্ধার নকরে, উদ্ধারকর্তা প্রয়োজন, যীশুখ্রিস্ট আহিব লাগিব আমাক উদ্ধার করবলে, নিজের কর্ম নয়। এই সরু ডিমর পাতর নিচিনা। আর খ্রিস্টানের ক্ষেত্র হাজার হাজার খ্রিস্টান মানু আছে যে আসলতে উদ্ধার পুয়া নাই। কারণটা কি? কারণ হয়েছে তেওলোকে যীশুখ্রিস্টর উপর বিশ্বাস নকরে, নিজের উপর বিশ্বাস করে, নিজের প্রার্থনার উপর, নিজের ব্যাপটিজমের উপর। মই আসলতে গম পালো বাংলাদেশ, তাতে মই গেছিল প্রায় দেড় বছর মানের বাবে, মই গম পালো এই প্রভুর প্রার্থনা সিহতর বাবে এটু একটা মূর্তির নিচিনা, এটু মানে একটা মূর্তির পূজা। প্রভুর প্রার্থনা সদাই প্রার্থনা করে এনেদরে, আর খুব ডাঙর ভুলি বাবে এটার কারণে। এই প্রভুর প্রার্থনা আমাক উদ্ধার নকরে, যীশুখ্রিস্ট আর তেওঁর তেজ আমাক উদ্ধার করিব পারে। প্রত্যেক ধর্মের মাজত কিছু কর্ম আছে, আর এটু প্রায় এই ভুল প্রায় হয়, ঠিক আদম আর হাওয়ার নিচিনা। প্রথমতেই নিজের চেষ্টা করিব, নিজের চেষ্টা দিব, এটাও পাপ। বাইবেলত লিখা আছে যদি বেয়া কাম করে এটু নিশ্চয় পাপ, চুরি করিলে বা ব্যবিচার করিলে, বেয়া চিন্তা করিলে, মিছ কথা কবলে, এই সব পাপ হয়, খং হবলে, এটু পাপ, আর সকলে জানে এটু পাপ হয়। কিন্তু বাইবেলত এটাও লিখা আছে যদি এজন পাপী মানু ভাল কাম করে এটাও পাপ হব পারে, আর এটু প্রায় হয়। কেনে কয় কিছু উদাহরণ আছে। প্রথম কথাটি হয়েছে এজন মানে একটা একটা ধার্মিক কাম, একটা ধর্মকর্ম আমার পাপ গুছাব নয়, মানে মুছিব নয়, বাতিল করিব নয়, বুঝি পাইছে? যদি আজি মই ভাল কাম করো আর কাইলৈ মই বেয়া কাম করো, আজি মানে যে কাম মই করেছো এইটো কাইলৈর বিষয় মানে একো নকরে, আজি যদি মই ভাল কাম করো আর কাইলৈ যদি বেয়া কাম করো, এই বেয়া কাম এতিয়াও রয় আছে, এই দুটো কাম এটার কোনো সম্পর্ক নাই। এটু প্রায় শুনা যায় যে মানুষে ভাবে ঠিক আছে মই ভুল করিল, বেয়া কাম করিল, কিন্তু ইয়ারপরা মই মানে সদাই ভাল হয়ে থাকিম, মই সদাই চেষ্টা করিম মানে খুব ভাল কাম করবলে। এটু ঈশ্বরের আগত নচলিব, এটু আমার জগতের বিচার করতের আগত নচলিব। যদি বিচারক আছে আর তেওঁর সন্মুখত মই থিয় হও আর তেওঁ সুধিছে তুমি হেজন মানুহ তুমি পাপ করিলা হয়নে নহয়, মই কৈছে হ মই পাপ করছো, কিন্তু এক মাসের আগতে মই খুব ভাল কাম করেছিল, মানে দরিদ্রবিলাকর বাবে মই বহুত কিবা কিবি দিছিল বিনামূলে, এটু ভাল কাম আছিল, তো মোর পাপ এটু মানে একো শাস্তি দিব না লাগে। এটু এনেদরে হয়? এটু নহয়। যেতিয়া মানুষ এনেদরে ভাবিছে এটু আসলতে ভুল, আমার পাপ থাকিব। আর একটা কারণ আছে, আমার ভাল কাম পাপও হব পারে, পাপর নিচিনা হয়ে যাব পারে। একটা কারণ আছে, আসলতে যদি যদি পাপী মানুহে শ্রেষ্ঠ করে ভাল কাম করবলৈ, এইটো অকল মাঝে মাঝে হয়। এটা উদাহরণ, যদি আজি মই সঁচ কথা কওঁ আৰু কাইলৈ মিছ কওঁ, আৰু মাজে মাজে সঁচ কওঁ মাজে মাজে মিছ দিওঁ মিছ কথা কওঁ, মোৰ আচল অৱস্থা কি? মই এজন মিছলীয়া। মাজে মাজে ঠিক আছে সঁচ কথা কৈছোঁ, কিন্তু আচল অৱস্থা ঈশ্বৰৰ চকুত এই পাপ কৰিলে এইটো মানে কোনো সহায় নকৰে। যদি মই কওঁ ঠিক আছে কিন্তু মই প্ৰায় এই আচল কথা কওঁ, এইটো নহ'ব, সহায় নকৰে। বা যদি মোৰ কি বুলি কয়, যদি মোৰ ইচ্ছা ভাল নহয় আৰু মই ভাল কাম কৰোঁ কিন্তু মোৰ ইচ্ছা ভাল নহয়, মোৰ মানে খং আছে, যেতিয়া আমেৰিকাত এইটো প্ৰায় হয়, এই দেউতা মাকে ক'ব আপোনাৰ মানে হেৰি মানে ল'ৰা ছোৱালী নিজৰ কাম কৰিব লাগিব, নিজৰ ৰুম মানে চাফা কৰিব লাগিব, ঠিক ঠাক ৰাখিব লাগিব, আৰু ল'ৰা ছোৱালী কৰিব কিন্তু সিহঁতৰ ভিতৰত খং আছে, সিহঁতৰ ভিতৰত দুশ্চিন্তা আছে, দেউতা মাৰ কথা ভাল নাপায়, এইটো কৰিলে কিন্তু মনত মানে অলপ বেয়া চিন্তা আছে, এইটোও পাপ। আচলতে এইটো অভাদ্যতা। ভাল কাম কৰিলে কিন্তু কিন্তু যদি ভিতৰত এই ভাৱ থাকে, এই খং থাকে বা বেয়া চিন্তা থাকে, এইটোও পাপ হ'ব ঈশ্বৰৰ চকুত। আৰু যদি আমাৰ কাৰণ বেলেগ হয়, যদি মোৰ কাৰণ ঈশ্বৰৰ কাৰণেই নহয় আৰু ভাল এটা কাৰণ নহয়, মই ভাল কাম কৰিব পাৰোঁ কিন্তু বেয়া কাৰণ থাকিলে এইটোও বেয়া হ'ব, এইটোও পাপ হ'ব। যাতে মানে যেনে কিছু মানুহে দৰিদ্ৰ মানুহ গৰীব মানুহ এই বিজ্ঞা দিয়ে, কিন্তু আচলতে এইটো ধাৰ্মিক কাম, এইটো ধৰ্ম কাম নেকি? প্ৰায়ভাগ সময় কি হয়, এই বিজ্ঞা দিলেই আচলতে সিহঁতৰ ভিতৰত কোনো চিন্তা নাই এই মানুহৰ আচল অৱস্থা সহায় কৰিবলৈ, অকল চিন্তা কৰিছে যা এইটো লৈ যা, মোৰ আপোনাৰ বাবে কোনো প্ৰেম নাই। আচলতে ভিতৰত পাপ আছে, ধাৰ্মিক কাম নহয় এই ভিক্ষা দিবলৈ, অথবা বেলেগ মানুহৰ লগত খোজকাঢ়ি আছে আৰু মানে নিজকে গৌৰৱ কৰাৰ বাবে কিছু পইচা দিয়ে, আৰু পইচা দিয়াৰ পিছত সেই মানুহে নিজকে গৌৰৱ কৰিব, অহংকাৰী থাকিব, মই এজন ভাল মানুহ, মই এই পইচা দিলোঁ, এইটোও ঈশ্বৰৰ আগত পাপ হয়। আৰু যদি মোৰ মূল কাৰণ হয় ঈশ্বৰৰ গৌৰৱৰ বাবে, ঈশ্বৰৰ মহিমাৰ বাবে, তেনেহ'লে এইটো শুদ্ধ হ'ব। কিন্তু যদি এইটো মোৰ কাৰণে, যদি এইটো মোৰ পৰিয়ালৰ কাৰণে, যদি এইটো মোৰ ভৱিষ্যতৰ কাৰণে, মোৰ উপকাৰৰ বাবে, এইটো আচলতে প্ৰায় স্বাৰ্থপৰ হয়। সেইকাৰণে আজি ৰাতি মই কৈ আছোঁ, বাইবলৰ মাজত কি লিখা আছে, এইটো লিখা আছে উদ্ধাৰ পোৱাৰ আগতে মানুহৰ অৱস্থা, প্ৰাণৰ অৱস্থা ইমান বেয়া, আচলতে এই মানুহে কেতিয়াও ভাল কাম নকৰিলে, ভাল কাম কৰা নাই। বাইবলৰ মাজত লিখা আছে এই নোহৰ সময়তে লিখা আছে মানুহৰ চিন্তা অকল বেয়া হয়, অকল পাপৰ ওপৰত থাকে। এই প্ৰথম ভাল কাম, এই প্ৰথম ভাগ্যতা হ'ব যেতিয়া এজন মানুহ যীশুখ্ৰীষ্টৰ কাষলৈ আহে, পাপ স্বীকাৰ কৰে, উদ্ধাৰ গ্ৰহণ কৰে, উদ্ধাৰ পোৱাৰ পিছত ভাল কাম কৰিব পাৰে। এইটোৰ আগত আমাৰ সব বলিদান, আমাৰ সব উপহাৰ ঈশ্বৰক দিবলৈ বাইবেলত লিখা আছে এইটো অসুচি, এইটো ঘিন লগা বস্তু ঈশ্বৰৰ চকুত। সঁচা, প্ৰত্যেক প্ৰাৰ্থনা, প্ৰত্যেক পইচা, প্ৰত্যেক উপহাৰ ঈশ্বৰৰ বাবে এইটো আদম আৰু হাৱাৰ সৰু সৰু পাতৰ নিচিনা। এইটো আচল ধাৰ্মিকতা নহয়, এইটো আমাৰ অৱস্থা ঢাকিব নোৱাৰে, এইটো আমাৰ পাপ মুচিব নোৱাৰে, এইটো আমাক সহায় নকৰে। অকল যীশুখ্ৰীষ্ট উদ্ধাৰ কৰিব পাৰে। সব মানুহ পাপীৰ অৱস্থাত আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। অকল ঈশ্বৰে ভাল হয়, অকল ঈশ্বৰ ধাৰ্মিক হয়, উদ্ধাৰ পোৱাৰ পিছত আচল ধাৰ্মিকতা পাব পাৰে আৰু ভাল কাম কৰিব পাৰে। মোৰ দ্বিতীয় বিষয় হৈছে এই দ্বিতীয় ভুল, তিনি অধ্যায় আঠ পদ আমি পঢ়ো। পাছে ঈশ্বৰ যি হবাই দিনৰ জোৰ পৰা সময়ত বাৰীৰ মাজত অহা যোৱা কৰা শব্দ সিবিলাকে শুনিবলৈ পালে, তাতে মানুহ আৰু তেওঁৰ তিৰোতাও ঈশ্বৰ যি হবাৰে সাক্ষাৎ নহবাৰ মনেৰে বাৰীৰ গছনিৰ মাজত লুকালগৈ। এই দ্বিতীয় ভুল আদম আৰু হাৱা কৰিলে হৈছে লুকাই থকা, ঈশ্বৰৰ পৰা লুকাই থকাৰ মন আছে, পলাই যোৱাৰ মন আছিল। কাৰণটো কি? তেওঁলোকে বুজিলে সিহঁতৰ পাপ, ভয় কৰিলে, ঈশ্বৰ আমাক সতৰ্ক কৰিলে এই ফল খাবলৈ মৰিব, এই ফল খালে মৰিব, এই পাপ কৰিলে আপোনাৰ মৃত্যু হ'ব, সেইকাৰণে ভয় কৰিলে আৰু গুচি গ'ল, কাচনিৰ মাজত লুকাই থাকিলে। কিন্তু মোৰ এটা প্ৰশ্ন, আচ্ছা এই লুকাই থকা এইটো এটা ভাল বুদ্ধি আছিলে, আছিলে নে? ঈশ্বৰৰ পৰা লুকাই থাকিব পাৰে? কোনেও পাৰে। ঈশ্বৰ সকল কিছু জানে, ঈশ্বৰ সৰ্বশক্তিমান, ঈশ্বৰ সব কাম চাব পাৰে, ঈশ্বৰ সব মানুহ অৱস্থা আৰু ক'ত থাকে জানে। ঈশ্বৰ আহিলে সিহঁতৰ লগত কথা পাতিবলৈ এই পাপৰ বিষয়ে, আৰু এই দুয়ো অলপ দূৰত গৈছি গ'ল ঈশ্বৰৰ উপস্থিতিৰ কাৰণে ভয় কৰিলে। তো মই জানো এইটোও ভুল। বাইবেলৰ মাজত কি বাৰ্তা আছে, বাইবেলৰ মাজত কি শিক্ষা আছে, বাইবেলৰ মাজত লিখা আছে আমাৰ পাপ যেন লুকাই নাথাকে, আমাৰ পাপ স্বীকাৰ কৰিব লাগে ঈশ্বৰৰ আগত, ঈশ্বৰৰ সন্মুখত আমাৰ গোটেই পাপ, গোটেই লেতেৰা অৱস্থা ক'ব লাগিব, লুকাই থাকিব নোৱাৰোঁ। এইটো বাইবেলৰ বাৰ্তা, এইটো বাইবেলৰ উপদেশ। যদি এজন মানুহ ঈশ্বৰৰ পৰা দূৰ থাকে, এইটো সিহঁতৰ নিজৰ ভুল, সিহঁতৰ নিজৰ বেয়া চিন্তা। কিন্তু এইটো প্ৰায় হয় আমাৰ দিনত, আমাৰ কালত। এটা বাইবেল পদ, গীতমালা, গীতমালা আৰু টেৱান অধ্যায় দুই আৰু তিনি পদ, গীতমালা টেৱান অধ্যায় দুই আৰু তিনি পদ, এই পদ, এই দুটা পদৰ ভিতৰত এইটো লিখা আছে ঈশ্বৰে চাই আছে, এই জগত চাই আছে, বিচাৰি আছে, কিহৰ কাৰণে? লিখা আছে দুই পদ, বিবেচক কোনো আছে কি নাই, ঈশ্বৰক বিচাৰতা কোনো আছে কি নাই, তাক জানিবৰ নিমিত্তে ঈশ্বৰে অ' চৰি 53 অধ্যায় 2 পদ আর 3 পদ। দুই আর তিন, বিবেচক কোনো আছে কি নাই, ঈশ্বরক বিচারুতা কোনো আছে কি নাই, তাক জানিবর নিমিত্তে ঈশ্বরে স্বর্গৰ পৰা মানুহ সন্তানবিলাকলৈ চালে। ঈশ্বৰ, পবিত্ৰ ঈশ্বৰ ওপৰত থাকে স্বৰ্গত আৰু তলত চাই আছে। এই জগতত কোন থাকে? কোনো মানুহে আমাৰ বাবে বিচাৰি আছে নেকি? কি চালে? তিনি পদ, সিহঁতৰ প্ৰত্যেকে হু হকি গ'ল, টুৰত গৈছি গ'ল, সিহঁত সকলোৱে কলংকিত হ'ল। সৎকৰ্ম কৰোতা কোনো নাই, এজনো নাই। তো ঈশ্বৰে তেওঁৰ জানাৰ এটা ইচ্ছা আছিল, তেওঁ জানিবলৈ বিচাৰিলে যদি অকল এজন মানুহ তেওঁৰ ওপৰত চিন্তা কৰে, তেওঁৰ বিষয় ভাবে, তেওঁৰ কাৰণে খুজিছে, বিচাৰিছে তেওঁৰ উপস্থিতি পাবলৈ, তেওঁৰ আশীৰ্বাদ, তেওঁৰ বন্ধুত্ব আকৌ পাবলৈ, কিন্তু নাই। সব মানুহে খুব দূৰত গৈছি গ'ল, সব মানুহে ঈশ্বৰৰ কথা বাদ দিলে, সব মানুহে নিজৰ ব্যস্ততাৰ কাৰণে পাপৰ মাজত জীৱন যাপন কৰি আছে। বিচাৰোতা নাই, বিবেচক নাই। এইটোৰ মানে কি? সব মানুহৰ অৱস্থা ঠিক আদম আৰু হাৱাৰ নিচিনা। আপোনাৰ অৱস্থা কি? আপোনাৰ ব্যক্তিগত জীৱন, আপুনি কি কৰিলে? পাপ কৰাৰ পিছত আপোনাৰ পাপৰ বাবে ক্ষমা পাবলৈ আপুনি ঈশ্বৰক খুজিছিলে, ঈশ্বৰক মাতিছিলে? বেছিভাগ মানুহে নামাতে, বেছিভাগ মানুহে ঈশ্বৰৰ ধূৰত টাকাৰ মন আছে। আৰু এটা উদাহৰণ আৰু বাইবেল পদ, যীশুৱে ক'লে মানুহে পোহৰৰ কাষত আহিব বিচৰা নাই। যীশুৱে নিজেই ক'লে মই এই জগতৰ পোহৰ হয়, কিন্তু মানুহৰ পাপ ইমান বেছি আৰু মানুহৰ প্ৰাণ ইমান মানে পাপ আছে, পাপ স্বভাৱ আছে, যে এই পোহৰত নাথাকে, এই পোহৰ এইটোৰ কাষলৈ আহিব নোৱাৰে, আহিব বিচৰা নাই। ঠিক এটা মানে এই কক্ৰোচ কি বুলি কয়, পঁইতাচোৰা, এটা পঁইতাচোৰাৰ নিচিনা। পঁইতাচোৰা কি কৰে? যেতিয়া লাইট অন হৈ থাকে এইটো মানে দেখা নাযায়, পঁইতাচোৰা বা বেলেগ কোনো পোক মানে গাঁতত থাকে, এইটো লাইট বন্ধ কৰিলে, অফ হৈ গ'লে পঁইতাচোৰে মানে ঘূৰি ফুৰে। কাৰণটো কি? এই পোহৰ ভাল নাপায়। পোহৰ আহিলে সিহঁতৰ উপস্থিতি মানে প্ৰকাশ হৈ যাব, এজন মানুহ এইটো ধৰিব, মাৰিব। পঁইতাচোৰা জানে আচলতে আমাৰ অৱস্থা জন্মৰ পৰা প্ৰায় একেই হয়, পবিত্ৰ পোহৰত নাথাকোঁ, পোহৰলৈ নাহোঁ। এইটো আদম আৰু হাৱাৰ কথা, তেওঁলোকে নাহিলে, লুকাই থাকিলে, লুকালগৈ। আৰু এটা বাইবেল পদ, জেৰিমিয়া 23 অধ্যায়, জেৰিমিয়া 23 আৰু 24 পদ, জেৰিমিয়া এজন ভাবুবাদী আছিলে, তেওঁ কৈছে কি, যিহোবাই কৈছে মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? জেৰিমিয়া 23:24। জিহোবাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপী নাথাকো। আৰু 24 পাইছে, লিখা আছে, জিহোবাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? নোৱাৰে। জিহোবাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপী নাথাকো। ঈশ্বৰ আমাৰ কাম চাব পাৰে। ঈশ্বৰ আমাৰ চব পাপ মনত বা হাতত বা জীৱনত চাব পাৰে। লুকাই থকাৰ কোনো মানে কোনো হেৰি নাই, কোনো কাৰণ নাই। লুকাই ৰাখিবলৈ কোনো লাভ নাই, স্বীকাৰ কৰিব লাগে। আৰু আকৌ এটা পদ, হিতোপদেশ, ২৮, এই একই বিষয়, হিতোপদেশ 28:13। যি মানুহে নিজৰ অপৰাধ ঢাকে তাৰ কল্যাণ নহব, কিন্তু যিকোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব। বুজি পাইছে? যি মানুহে নিজৰ অপৰাধ ঢাকে, অপৰাধ লুকাই ৰাখে, তাৰ কল্যাণ নহব, আশীৰ্বাদ নাপাব, পুৰস্কাৰ নাপাব। কিন্তু যিকোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব। ঈশ্বৰ ইমান দয়াময়। ঈশ্বৰৰ ইচ্ছা আছে, মন আছে আমাক ক্ষমা কৰিবলৈ, কিন্তু আদম আৰু হাৱাৰ কাম নালাগে, কৰিব নালাগে। লুকাই থকা, পাপ স্বীকাৰ কৰা, পাপ ত্যাগ কৰা। যদি পোহৰত আপোনালোকে আহে নিশ্চয় কৃপা পাব। ঈশ্বৰে এটা প্ৰতিজ্ঞা দিলে ইয়াতে, কৃপা দয়া। 28:13 পাইছে। বহুত উদাহৰণ আছে বাইবেলৰ মাজত, বহুত কাহিনী আছে। এজন পাপী মানুহ যীশুখ্ৰীষ্টৰ কাষলৈ আহিছে, এইটো পোৱাৰ পিছত, এইটো অহাৰ পিছত ক্ষমা পালে। মদপি আহিলে, এই মানে বেয়া তিৰোতা আহিলে, এই মানে টেক্স কালেক্টৰ কি বুলি কয়, এইটো কৰ মানে পোৱা মানুহ আহিলে, টেক্স কালেক্টৰ, বিভিন্ন ধৰণৰ পাপী মানুহ যীশুখ্ৰীষ্টৰ কাষলৈ আহিছে ক্ষমা পাবলৈ। কৰতোলা মানুহ যীশুখ্ৰীষ্টৰ কাষলৈ আহিছে। বাইবলৰ মাজত কোনো পাপ নাই যে যীশুখ্ৰীষ্টই মুচিব নোৱাৰে তেওঁৰ তেজৰ দ্বাৰাই। কিন্তু পাপ স্বীকাৰ কৰিব লাগে, ত্যাগ কৰিব লাগে, যাতে এইটো গোপন কথা নাথাকে, যাতে এইটো আন্ধাৰত নাথাকে। তো এতিয়া মই শেষ হৈছোঁ, মোৰ কথা শেষ, কিন্তু মোৰ কিছু উপদেশ আছে, কিছু প্ৰশ্ন আছে। আপোনাৰ অৱস্থা কি? আদম আৰু হাৱা, সিহঁতৰ পাপ, সিহঁতৰ শাস্তি, সিহঁতৰ অৱস্থা, এইটো প্ৰায় হয় এই জগতত। আপোনাৰ অৱস্থা কি? আপোনার নিজের পাপ আপনি স্বীকার করলেনে? আপনার নিজের গোপন বেয়া কথা প্রকাশ করব লাগবে। বাইবেলের মাজত লিখা আছে যীশুখ্রিস্টর আগত, যীশুখ্রিস্টর কাষত আহিব লাগিব। আপনি নিজেই করিব নোৱাৰে, আপনি নিজেই একু একু কোনো লাভ নহব আপনার নিজের কর্ম দ্বারে। দয়া ক্ষমা কর্মর পৰা নাহে, যীশুখ্রিস্টর কর্মর পৰা আহিছে। তেওঁৰ কর্ম, তেওঁ কি করলে? আমার পাপর নিমিত্তে মরিলে, আমার পাপর পরিবর্তে যীশুখ্রিস্ট ঈশ্বরের খং, ঈশ্বরের ক্রোধ গ্রহণ করিলে, পাইছে তেওঁৰ গাত, তেওঁৰ শরীরত। অকল এই পদেদি পাপ ক্ষমা হয়ে যায়। আদম আর হওয়া ভুল করিলে, মোর ইচ্ছা যাতে আপনাদের এনেদরে নকরে। এদিন আহিব বিচার দিন, সেই দিনত কোনো পাপ লুকাই না থাকে, কোনো পাপ গোপন না থাকিব। সেই দিন সকল কিছু খুল হয়ে যাব, ঈশ্বরের কিতাব খুল হয়ে যাব, তেওঁৰ কিতাব বিলাকৰ মাজত আমার সকলো জীবনের কাহিনী লিখা আছে, আমার চিন্তা, আমার কথা, আমার কাম, আমার কর্ম লিখা আছে। সেইদিনা আমার কোনো আশ্রয় নাই, অকল যীশুখ্রিস্টর ভিতর। যিজনেই ভাবে সিহতর নিজের ধর্ম কর্ম এদি পরিত্রাণ পাব, এইটো সম্পূর্ণরূপে ভুল। সেই কারণে বহুত মানুষই নরকলৈ যায়। এই জীবনের জীবন মানে জীবন যাপন করতে ভাবি যে সকল কিছু ঠিকই কৈছে, মোর জীবন সাফা, কিন্তু অন্তিমত বিচার দিনত নরকলৈ যায়। আমার নিজের ধার্মিকতা নাই, আমার নিজের কোনো উপহার নাই, বলিদান নাই ঈশ্বরক দিবলৈ। মোর উপদেশ, পাপ স্বীকার করা, আন্ধারত না থাক। আর বিশ্বাসীবর মোর কিছু উপদেশ আছে, যিজনে খ্রিস্টান, যিজনে এই রুমত উদ্ধার সচাক পাইছে, মোর উপদেশেই। কেতিয়াও আমার কোনো মানে আমার কোনো দরকার নাই আদম আর হাওয়ার কাম করবলে। আমি জানো যীশুখ্রিস্টর দয়া, আমি জানো যীশুখ্রিস্টর ক্ষমা, সেই কারণে যেতিয়া পাপ হয় আমার কোনো কারণ নাই এটু লুকাই থাকিবলে, লাজ পাবলে, এটু স্বীকার করিব লাগে, ত্যাগ করিব লাগে। এই প্রথম দুজন সিহতর উদাহরণ আমার বাবে নহয়, এটু ভুল কাম আছিল। খ্রিস্টানের কারণে যীশুর লোক, যীশুর মানুষ আমার কোনো মানে ভয় করার কোনো কারণ নাই। বাইবেলের মাজত যিজনে যীশুখ্রিস্টর তেজর তলত আছে সদায় এই রজার সিংহাসনের আগত থিয় হব পারে, সাহসেদি প্রবেশ করিব পারে তেওঁর পবিত্র জায়গা, যীশুখ্রিস্টর কামর বাবে, যীশুখ্রিস্টর উদ্ধারের বাবে, যীশুখ্রিস্টর তেজর বাবে। এইটো আমার আশা, এইটো আমার জীবন, আমার উদ্ধার, আমার নিজের কর্ম নহয়। যেতিয়া খ্রিস্টান মানুষ পাপ করে, আর এইটো প্রায় হয়, যেতিয়া আসল খ্রিস্টান মানুষ পাপ করে, সিহতর বস্ত্র, সিহতর কাপড় লেতেরা হয়ে না যায়, কারণ নিজের কাপড় নহয়, যীশুখ্রিস্টর কাপড়, যীশুখ্রিস্টর বস্ত্র পিন্ধিছে, বৈকারর কোনো কারণ নাই। আমেন। প্রার্থনা কর। সিস্টার গোমা, উইল ইউ প্রে ফর আস? Yeah. Amen.